গণনা পুস্তক এক অধ্যায়। ইজৰাইলৰ ফৈদসমূহক গণনা কৰা। পাছত মিছৰ দেশৰ পৰা লোকসকল ওলাই যোৱাৰ দ্বিতীয় বছৰ দ্বিতীয় মাহৰ প্ৰথম দিনা চিনয় মৰুভূমিত সাক্ষাৎ কৰা তম্বুত জিহুৱাই মুচিক ক'লে, তোমালোকে গোষ্ঠী অনুসাৰে আৰু পিতৃবংশৰ নাম অনুসাৰে ইজৰাইলৰ সন্তানসকলৰ গোটেই মণ্ডলীৰ প্ৰত্যেকজনৰ নাম অনুসাৰে গণনা কৰা। বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া যিমান পুৰুষ ইজৰাইলৰ মাজত যুদ্ধলৈ যাব পৰা অৱস্থাত আছে তেওঁলোকৰ সৈন্য দল অনুসাৰে তুমি আৰু হাৰুণে তেওঁলোকক গণনা কৰা। প্ৰত্যেক ফৈদৰ এজন এজন লোক, নিজ নিজ পিতৃবংশৰ প্ৰধান লোক, তেওঁলোকৰ নিজ নিজ ফৈদৰ বিষয়া হিচাপে তোমালোকৰ লগত সহায় কৰোতা হ'ব লাগিব। সেই প্ৰত্যেকজন বিষয়াই নিজ নিজ ফৈদৰ অনুসাৰে যুদ্ধ কৰিবলৈ নেতৃত্ব দিব। যিসকল লোকে তোমালোকক সহায় কৰিবলৈ আহিব, সেই সহায় কৰোতা লোকসকলৰ নামবোৰ হ'ল ৰুবেন ফৈদৰ পৰা চৈদ্যয়ৰ পুত্ৰ ইলিচুৰ, চিমিউন ফৈদৰ পৰা চুৰিচুদ্দয়ৰ পুত্ৰ চলমিয়েল, জিউদাৰ ফৈদৰ পৰা অমিনাদবৰ পুত্ৰ নচুন, ইছাকৰ ফৈদৰ পৰা চুৱাৰ পুত্ৰ নথনেল, জবুলুন ফৈদৰ পৰা হেলুনৰ পুত্ৰ ইলিয়াব, যোচেফৰ সন্তানসকলৰ মাজত ইফ্ৰইম ফৈদৰ পৰা অমিহুদৰ পুত্ৰ ইলিছামা, আৰু আন এজন হ'ল মনছিৰ ফৈদৰ পৰা পৰ্দাচুৰৰ পুত্ৰ গমিয়েল, বিন্যামিনীয়ৰ ফৈদৰ পৰা গিডিউনৰ পুত্ৰ অবিদান, দান ফৈদৰ পৰা অমিচদয়ৰ পুত্ৰ অহিয়েজৰ, আছে ফৈদৰ পৰা আক্ৰণৰ পুত্ৰ পগিয়েল, গাত ফৈদৰ পৰা দুৱেলৰ পুত্ৰ ইলিয়াছব, নপ্তালী ফৈদৰ পৰা অন্যনৰ পুত্ৰ অহিৰা। এইসকল লোকেই মণ্ডলীৰ আমন্ত্ৰিত লোক আছিল। তেওঁলোক নিজ নিজ পিতৃবংশৰ অধ্যক্ষ আৰু ইজৰাইলৰ গোষ্ঠীসকলৰ প্ৰধান লোক। তেতিয়া মুচি আৰু হাৰুণে নামেৰে উল্লেখ কৰা সেই লোকসকলক লগত ল'লে আৰু তেওঁলোকৰ সৈতে দ্বিতীয় মাহৰ প্ৰথম দিনাই গোটেই মণ্ডলীক গোটালে। তেতিয়া মণ্ডলীৰ লোকসকলে নিজ নিজ গোষ্ঠী অনুসাৰে আৰু পিতৃবংশৰ মতে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া লোকসকলৰ নাম আৰু তেওঁলোকৰ সংখ্যা অনুসাৰে সকলোৰে বংশাৱলী নামাকৰণ কৰিলে। এইদৰে মুচিয়ে জিহুৱাৰ আজ্ঞা অনুসাৰে চিনয় মৰুভূমিত তেওঁলোকক গণনা কৰিলে। ইজৰাইলৰ প্ৰথমে জন্মা ৰুবেন গোষ্ঠীৰ পৰা সকলো লোকক গণনা কৰা হ'ল আৰু পূৰ্বপুৰুষ আৰু পৰিয়ালৰ নথি অনুসাৰে প্ৰতিজন বিশ বছৰ বা তাতকৈ অধিক বয়সীয়া যুদ্ধলৈ যাব পৰা লোক ৰুবেন ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা 46,500 আছিল। চিমিউনৰ গোষ্ঠীৰ পৰা সকলো লোকক গণনা কৰা হ'ল আৰু এওঁলোক পূৰ্বপুৰুষৰ বংশৰ আৰু পৰিয়ালৰ নথিৰ পৰা যুদ্ধলৈ যাব পৰা 20 বছৰ বা তাতকৈ অধিক বয়সীয়া লোক। চিমিউনৰ সেই ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা 59,300 আছিল। গাদ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ'ল আৰু এওঁলোক প্ৰতিজনে পূৰ্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে 20 বছৰ আৰু তাতকৈ অধিক বয়সীয়া যুদ্ধলৈ যাব পৰা লোক। গাদৰ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা 45,650 আছিল। জিহুদা গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ'ল আৰু এওঁলোক প্ৰতিজনে পূৰ্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে 20 বছৰ আৰু তাতকৈ অধিক বয়সীয়া যুদ্ধলৈ যাব পৰা লোক। জিহুদা ফৈদৰ গণনা কৰা সেই লোকসকলৰ সংখ্যা 74,600 আছিল। ইছাখৰ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ'ল আৰু এওঁলোক প্ৰতিজনে পূৰ্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে 20 বছৰ আৰু তাতকৈ অধিক বয়সীয়া যুদ্ধলৈ যাব পৰা লোক। ইছাখৰ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা 54,400 আছিল। জবুলুন গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ'ল আৰু এওঁলোক প্ৰতিজনে পূৰ্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে 20 বছৰ আৰু তাতকৈ অধিক বয়সীয়া যুদ্ধলৈ যাব পৰা লোক। জবুলুন ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা 57,400 আছিল। যোছেফৰ সন্তান ইফৰিম গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ'ল আৰু এওঁলোক প্ৰতিজনে পূৰ্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে 20 বছৰ আৰু তাতকৈ অধিক বয়সীয়া যুদ্ধলৈ যাব পৰা লোক। ইফৰিম ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা 40,500 আছিল। মনছিৰ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ'ল আৰু এওঁলোক প্ৰতিজনে পূৰ্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে 20 বছৰ আৰু তাতকৈ অধিক বয়সীয়া যুদ্ধলৈ যাব পৰা লোক। মনছি ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা 32,200 আছিল। বিন্যামিনীয়ৰ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ'ল আৰু এওঁলোক প্ৰতিজনে পূৰ্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে 20 বছৰ আৰু তাতকৈ অধিক বয়সীয়া যুদ্ধলৈ যাব পৰা লোক। বিন্যামিন ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা 35,400 আছিল। দান গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ'ল আৰু এওঁলোক প্ৰতিজনে পূৰ্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে 20 বছৰ আৰু তাতকৈ অধিক বয়সীয়া যুদ্ধলৈ যাব পৰা লোক। দান ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা 62,700 আছিল। আছেৰ গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ'ল আৰু এওঁলোক প্ৰতিজনে পূৰ্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে 20 বছৰ আৰু তাতকৈ অধিক বয়সীয়া যুদ্ধলৈ যাব পৰা লোক। আছেৰ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল 41,500। নপ্তালী গোষ্ঠীৰ সকলো লোককে গণনা কৰা হ'ল আৰু এওঁলোক প্ৰতিজনে পূৰ্বপুৰুষৰ বংশ আৰু পৰিয়ালৰ নথি অনুসাৰে 20 বছৰ আৰু তাতকৈ অধিক বয়সীয়া যুদ্ধলৈ যাব পৰা লোক। নপ্তালী ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা 53,400 আছিল। মুচি আৰু হাৰুণে এইদৰে আটাই লোককে গণনা কৰিলে আৰু তেওঁলোকৰ সৈতে ইজৰাইলৰ গোষ্ঠীসমূহক নেতৃত্ব দিয়া সেই 12 জন অধ্যক্ষকো গণনা কৰিলে। এইদৰে যিসকলে যুদ্ধলৈ যাব পাৰে এনে 20 বছৰ বা তাতকৈ বয়সীয়া ইজৰাইলৰ সকলো লোকক পৰিয়াল অনুসাৰে গণনা কৰা হ'ল। গণনা কৰা সেই লোকসকলৰ সংখ্যা 603,550 আছিল। কিন্তু লেবী গোষ্ঠীৰ পৰা হোৱা লেবিয়াসকলক গণনা কৰা নহ'ল, কিয়নো জিহুৱাই মুচিক কৈছিল, তুমি লেবী ফৈদক সৰ্বমুঠ ইজৰাইলৰ সন্তানসকলৰ মাজত তেওঁলোকক গণনা বা অন্তৰ্ভুক্ত নকৰিবা। কিন্তু বিধানৰ নিয়ম চন্দুক থকা আবাস, তাৰ সকলো বস্তু আৰু তাৰ সম্পৰ্কীয় সকলোৰে ওপৰত লেবিয়াসকলক যত্ন ল'বলৈ নিযুক্ত কৰিবা। তেওঁলোকে নিয়ম চন্দুকৰ আবাস আৰু তাৰ আটাই বস্তুৰ ভাৰ বৈ নিব লাগিব। তেওঁলোকে তাৰ পৰিচৰ্যা কৰি আবাসৰ চাৰিওফালে তম্বু তৰি থাকিব লাগিব। আৰু যেতিয়া নিয়ম চন্দুকৰ আবাসখন আন ঠাইলৈ নিব লগা হয়, তেতিয়া লেবিয়াসকলেহে তাক খণ্ড বিখণ্ডকৈ খুলিব। পাছত নিয়ম চন্দুকৰ আবাসখন স্থাপন কৰা সময়ত তেওঁলোকেই তাক সাজিব আৰু যি লোক সেই আবাসৰ ওচৰলৈ আহিব তেওঁ প্ৰাণদণ্ড হ'ব। ইজৰাইলৰ সন্তানসকলে নিজ নিজ সৈন্যদল অনুসাৰে নিজ নিজ চাউনীৰ পতাকাৰ গুৰিত তম্বু তৰিব লাগিব। কিন্তু ইজৰাইলৰ লোকসকলৰ ওপৰত মোৰ ক্ৰোধ নহ'বলৈ নিয়ম চন্দুক থকা সেই আবাসৰ চাৰিওফালে লেবিয়াসকলে তম্বু তৰি থাকিব লাগিব। নিয়ম চন্দুক থকা আবাসখন লেবিয়াসকলৰ জিম্মাত থাকিব। ইজৰাইলৰ সন্তানসকলে এইদৰে এই সকলোকে কৰিলে। যিহুৱাই মুচিৰ দ্বাৰাই দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে আটাই কাৰ্য কৰিলে।